সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কিছু সময় পূৰ্বে আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ শীৰ্ষ বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হৈছে। ইপিনে হিয়াৰ আমঠু শিল্পীগৰাকীৰ আকস্মিক বিয়োগত আজিও ৰাজ্যবাসী শোকত ম্ৰিয়মান হৈ আছে। শিল্পীগৰাকীৰ শেষকৃত্যথলীত কালি গোটেই নিশা বহু লোক তেওঁৰ গীত আওৰাই উজাগৰে থাকে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। ৰাজ্যপালগৰাকীয়ে কয় যে জুবিন গাৰ্গ কেৱল এগৰাকী কণ্ঠশিল্পী গীতিকাৰেই নাছিল, বৰং তেওঁ আছিল কেইবাটাও প্ৰজন্মৰ লগতে সংস্কৃতি আৰু ভাষাৰ মাজত সমন্বয় স্থাপন কৰা এগৰাকী জীৱন্ত কিংবদন্তী। জুবিন গাৰ্গ জাতি জনগোষ্ঠীৰ ঊৰ্ধত থকা ব্যক্তিত্বৰ অধিকাৰী আছিল বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰী পীযুষ হাজৰিকাই আজি প্ৰয়াত শিল্পীগৰাকীৰ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হৈ পন্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে আম্মীয়ক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে জুবিন গাৰ্গৰ স্মৃতিৰাজি সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ। সকলোকে অতিকৈ প্ৰিয় শিল্পীগৰাকীৰ আকস্মিক বিয়োগক গুৰুত্ব সহকাৰে লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ নিৰ্দেশ দিছে বুলি তেওঁ কয়। ৰাজ্যৰ সাংস্কৃতিক জগতৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে আজি প্ৰয়াত শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত, অভিনেতা যতীন বৰাকে ধৰি শিল্পী সমাজে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত উচিত তদন্তৰ দাবী জনায়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কণ্ঠশিল্পী পাপনে এইদৰে কয়।
চৰকাৰে যিখিনি ষ্টেপ লওক, তদন্ত লোৱা কথা কৰিব চাগে, তদন্ত নে কৰি আছে চাগে, গোটেইখিনি বিচাৰি ওলাব লাগে। এইটো অকল সি আমাৰ নিজৰ আছে ডাঙৰ ক্ষতি, আমি অসমৰ সেইটোতো জানো, কিন্তু তাৰ লগতে এইটো ৰেছপনচিবল কাম কৰিব লাগে মানুহ, হয়নে, দায়িত্ব থাকিব লাগে যাৰ যেনেকুৱাৰ লগত যি কৰিব লাগে। গতিকে সেইখিনি চৰকাৰে কৰাৰ যদি বৰ ভাল পাওঁ আৰু কৰিছে চাগে, ষ্টেপ লৈছে।
ইপিনে শুক্ৰেশ্বৰ মন্দিৰত প্ৰয়াত শিল্পীগৰাকীৰ পিণ্ডদান কাৰ্য আজি সম্পন্ন হয়। ঋতু প্ৰয়াগ গাৰ্গ আৰু অৰুণ গাৰ্গে ব্ৰহ্মপুত্ৰৰ পাৰত পিণ্ডদান কৰে। ৰাজ্যৰ আন আন ঠাইতো শিল্পীগৰাকীৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয়। জুবিন গাৰ্গৰ স্মৃতিত নগাঁও চহৰৰ নেহৰুবালিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত হয়। জিলাখনৰ 500ৰো অধিক শিক্ষানুষ্ঠান, দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে মৰমৰ শিল্পীগৰাকীৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ লগতে সকলোৱে মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গানটো গাই শিল্পীগৰাকীক শ্ৰদ্ধা জনায়। আজাৰাৰ কাহিকুচি প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে প্ৰিয় শিল্পীগৰাকীৰ দুটিকৈ গীত পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত মহানায়কৰ প্ৰতিধ্বনি শীৰ্ষক এটি অনুষ্ঠানৰ জৰিয়তে শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই জুবিন গাৰ্গৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ এই অনুষ্ঠানত প্ৰদৰ্শন কৰা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ জয়দীপ গগৈয়ে জুবিনৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সকলো ছাত্ৰ ছাত্ৰীক আগবাঢ়ি যাবলৈ আহান জনায়। অধ্যক্ষ আৰু ছাত্ৰ ছাত্ৰীসকলে অনুষ্ঠানটোত জুবিন গাৰ্গৰ কেইবাটাও কালজয়ী গীত গাই শিল্পীগৰাকীক শ্ৰদ্ধা জনায়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শেষত ছাত্ৰ একতা সভাৰ উদ্যোগত শিল্পীগৰাকীৰ স্মৃতিত গছপুলি ৰোপণ কৰা হয়। শিল্পীগৰাকীক শ্ৰদ্ধা জনাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ে চলিত বৰ্ষৰ পৰাই জুবিন গাৰ্গ সোঁৱৰণী শ্ৰেষ্ঠ গায়ক বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত 9খন জিলাৰ 171খন মহাবিদ্যালয়ক সামৰি প্ৰতিবছৰে আয়োজিত কৰা আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত সংগীত প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত হোৱা প্ৰতিযোগীগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব। জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰাৰ লগতে যুৱ প্ৰজন্মক উৎসাহিত কৰিবলৈ এই বঁটা প্ৰদান কৰা হ'ব বুলি বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱালে প্ৰকাশ কৰে। এই বঁটাত নগদ ধন চলন্ত ট্ৰফি আৰু বিশ্ববিদ্যালয়ৰ চিল মোহৰ সম্বলিত প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। শিল্পীগৰাকীৰ গীতৰ চৰ্চা অব্যাহত ৰখাৰ উদ্দেশ্যৰে চলিত বৰ্ষ পৰা এই যুৱ মহোৎসৱত জুবিন সংগীতৰ প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হ'ব বুলি বিশ্ববিদ্যালয়খনৰ কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ হোজাইৰ জিলা আমচুৱে জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি আৰু সংগ্ৰহালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হোজাই ডবকা আৰু নীলবাগানত সংগ্ৰহালয় স্থাপন কৰিবলৈ সংগঠনটোৱে আগ্ৰহ প্ৰকাশ কৰিছে। আমচুৱে ইয়াৰ বাবে হোজাই জিলা আয়ুক্ত বিকাশ ভাগৱতীলৈ ভূমি বিচাৰি আবেদন জনাইছে। আমচুৱে ভূমি আবণ্টন হোৱাৰ লগে লগে প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম নিজাববীয়াকৈ আৰম্ভ কৰিব বুলি সংগঠনটোৰ জিলা সভাপতি কবিৰ আহমেদ লস্কৰে বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে। সেৱা সপ্তাহৰ অংশ হিচাপে যক্ষ্মা ৰোগ নিৰ্মূলকৰণ অভিযানৰ অংশ হিচাপে আজি ৰাজ্যৰ বিভিন্ন জিলাত নিক্ষয় শিবিৰৰ আয়োজন কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ স্বাস্থ্য সমিতিৰ উদ্যোগত আজি জিলাখনৰ বৈঠালাংছু খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, বৰপক আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু ডাংকামুকাম খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এই শিবিৰৰ আয়োজন কৰা হয়।